এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মালৈ লুক আউট নটিচ জাৰি, নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক চি আই ডিৰ জেৰা, জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি বি এছ এন এলৰ স্বদেশী ফ'ৰ জি নেটৱৰ্ক মুকলি, গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ, গুৱাহাটীৰ পাণবজাৰ উড়ন সেতু আৰু পানীখাইটি উড়ন সেতু আজি আনুষ্ঠানিকভাৱে উদ্বোধন, আৰু শাৰদীয় দুৰ্গা পূজাৰ কাইলৈ ষষ্ঠী, পূজাৰ বিধিত দেৱীৰ মৃন্ময় মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লুক আউট নটিচ জাৰি কৰিছে। দুয়োগৰাকী অভিযুক্তই কোনো কাৰণতে যাতে ভাৰত এৰি যাব নোৱাৰে তাৰ বাবে ইণ্টাৰপলৰ জৰিয়তে অসম আৰক্ষীয়ে এই জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত যথেষ্ট আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে 8 প্ৰৱাসী অসমীয়ালৈও জাননী জাৰি কৰিছে। অহা 6 অক্টোবৰৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে আটাইকেইজনকে চি আই ডিৰ ওচৰত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।
তদন্ত বহুখিনি তীব্ৰগতিত আগবাঢ়ি গৈছে। অহা 6 তাৰিখলৈকে আমি সময় দিছোঁ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু 8 ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ চি আই ডিত আহি সন্মুখীন হ'বৰ বাবে সকলোৰে নটিচ আমি ভাৰতৰ ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হাতেদি পঠিয়াই দিছোঁ আৰু ইণ্টাৰপলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিপৰীতে লুক আউট নটিচো আমি ইতিমধ্যে জাৰি কৰিছো যাতে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈকে পলাই যাব নোৱাৰে।
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। তেওঁ জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গৰ সৈতেও মত বিনিময় কৰে। চি আৰ পি এফৰ সঞ্চালক প্ৰধান জি পি সিঙেও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনায়। ইপিনে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত অভিনেত্ৰী নিশিতা গোস্বামী, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আজি উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত ছিংগাপুৰতে থকা এই 3গৰাকীকে এছ আই টিয়ে সোধা পোছাৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰিছিল। কালিও শ্যামকানু মহন্তৰ মাদাৰ টেৰেছা ৰোডৰ কাৰ্বি পথত থকা বাসগৃহত তদন্তকাৰী গোটে অভিযান চলায়। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ 30 এটা দলে বাসগৃহৰ প্ৰতিটো কোঠাত অভিযান চলাই বিভিন্ন তথ্যৰ অনুসন্ধান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে 37,000 কোটি টকা ব্যয়সাপেক্ষ স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত 97,500টা 4G মোবাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। স্বদেশী 4G নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া আৰু টাটা চন্সৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে দূৰ সংযোগৰ সৈতে জড়িত সকলো প্ৰযুক্তি স্বদেশী হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে ভাৰতৰ 5টা স্থানত বি এছ এন এলৰ ডাটা চেণ্টাৰ স্থাপন কৰা হ'ব আৰু ইয়াৰ ভিতৰত অন্যতম এটা গুৱাহাটীত স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বি এছ এন এলৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি লোৱা স্বদেশীকৰণ কাৰ্যসূচীৰ অধীনত মোবাইল নেটৱৰ্কৰ সকলো ব্যৱস্থাৰ লগতে অন্যান্য সকলো সঁজুলি ভাৰতত আৰু ভাৰতীয়ৰ দ্বাৰা নিৰ্মাণ হোৱাটো সুনিশ্চিত কৰা হৈছে। তেওঁ কয় যে বিশ্বৰ কেৱল 4 দেশতহে এনেধৰণৰ স্বদেশী 4G মোবাইল নেটৱৰ্কৰ প্ৰস্তুত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে আজি এই নেটৱৰ্ক উদ্বোধন কৰাৰ লগে লগে ভাৰত নিজা নেটৱৰ্ক, নিজা প্ৰযুক্তি আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰৰ দ্বাৰা স্বদেশী নেটৱৰ্ক থকা বিশ্বৰ 5ম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অহা কেইদিনমানৰ ভিতৰত বি এছ এন এলে এই 4G নেটৱৰ্কক 5G ৰূপান্তৰ কৰাৰ লগতে 2030 ভিতৰত গ্ৰাহকক 6G নেটৱৰ্কৰ সুবিধা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ডাটা চেণ্টাৰ, ছেমি কণ্ডাক্টৰকে ধৰি বিভিন্ন দিশত প্ৰধানমন্ত্ৰীয়ে অসমক কেন্দ্ৰবিন্দু হিচাপে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিটিচি নিৰ্বাচনত বি পি এফ দলে একক সংখ্যাগৰিষ্ঠতা লাভেৰে পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিছে। বি টি আৰৰ 5 জিলাৰ 40 পৰিষদীয় সমষ্টিৰ ভোটগণনাৰ অন্তত বি পি এফ দলে 28 আসন লাভ কৰাৰ বিপৰীতে শাসনাধিষ্ঠিত ইউ পি পি এলে 7 আৰু বিজেপিয়ে 5 আসন লাভ কৰে। উল্লেখযোগ্য যে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে এই নিৰ্বাচনত গয়বাৰী সমষ্টিত জয়লাভ কৰে। বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টিত জয়ী হয়। তামোলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিত বিজেপিয়ে দুখন, বি পি এফে দুখন আৰু ইউ পি পি এলে এখন আসন লাভ কৰে। বাক্সা জিলাৰ ছটা পৰিষদীয় সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত বি পি এফ, দুটা সমষ্টিত ইউ পি পি এল আৰু এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হয়। ওদালগুৰি জিলাত বি পি এফে সাতখন, বিজেপিয়ে দুখন আৰু ইউ পি পি এলে এখন আসন লাভ কৰে। চিৰাং জিলাৰ মুঠ সাতটা পৰিষদীয় সমষ্টিৰ ভিতৰত বি পি এফে পাঁচখন আৰু ইউ পি পি এলে দুখন আসন লাভ কৰে। নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউচত আজি দলটোৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নৱনিৰ্বাচিত এম চি এল এসকলৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৈঠকত মূলতঃ বি টি আৰত চৰকাৰ গঠন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। এই নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এয়া জ্যেষ্ঠ সাংবাদিক অৰূপ খান্দিল্য।
বিটিচিৰ নিৰ্বাচনত অপ্ৰতিৰোধ গতিৰে 28খন আসন লাভ কৰি শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে হাগ্ৰামা মহিলাই নেতৃত্বাধীন বি পি এফ দলে। দলটো পুনৰ শাসনলৈ উভতি আহিব বুলি বিশ্বাস কৰিছিল বি টি আৰ বাসীয়ে, কিন্তু ফলাফলে যে বি পি এফৰ পক্ষে এনে চুনামি ৰূপ লব সেয়া কোনেও আশা কৰা নাছিল। বড়ো আঞ্চলিকতাবাদৰ এই উত্থান খিলঞ্জীয়াৰ আত্মপ্ৰতিষ্ঠা আৰু আত্মপৰিচয়ৰ বাটত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বি পি এফৰ এই উত্থানৰ বিপৰীতে শাসনাধিষ্ঠ ইউ পি পি এল দলে এইবাৰ মাত্ৰ 7খন আসনতে থমকি ৰব লগা হৈছে। বিজেপিয়ে যথেষ্ট চেষ্টা কৰিছিল যদিও তেওঁলোকে মাত্ৰ লাভ কৰিছে 5খন আসন। আনহাতে কংগ্ৰেছ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহল। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে ছেমিফাইনেল আখ্যা পোৱা বি টি চিৰ এই নিৰ্বাচনৰ ফলাফলে আগন্তুক সময়ত বি টি আৰৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টিতো যে মহিলাৰী দলে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব তাৰ স্পষ্ট ইংগিত বহন কৰিছে। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দল বি টি চিৰ শাসনত আছিল যদিও বিগত সময়ছোৱাত কৰি অহা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ বাবে এতিয়াও বি টি আৰত জনপ্ৰিয় হৈ আছে হাগ্ৰামা মহিলাৰী। সেই জনপ্ৰিয়তাক আধাৰৰূপে লৈ নিৰ্বাচনী যুঁজত নামি সফলতা লাভ কৰিলে মহিলাৰীয়ে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী জয়ৰ বাবে বি পি এফক শুভেচ্ছা জনোৱাৰ লগতে এন ডি এৰ সহযোগী দল হিচাপে বি পি এফৰ সৈতে চৰকাৰে একেলগে কাম কৰি যাব বুলিও তেওঁ কয়। বি পি এফৰ মুৰববী মহিলাৰীয়ে আজি নিচেই পুৱা মুখ্যমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে বুলিও ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইপিনে বি টি চি প্ৰধান প্ৰমোদ বড়োৱে আজি এখন সংবাদমেল আয়োজন কৰি পৰিষদে নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে বি টি আৰবাসীক ধন্যবাদ জনায়।
মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি পঞ্চম আমাৰ বি টি চি নিৰ্বাচন হৈ গ'ল। এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছোঁ। আৰু এই নিৰ্বাচনত বিশেষভাৱে যোৱাকালি যিটো ফলাফল, এই ফলাফলত আমি দেখিছোঁ যে বি পি এফ দলে ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে এটা মেজৰিটি ছিট জিকি পেলাই তেখেতসকলক প্ৰতিষ্ঠা কৰিছে। মই বি পি এফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বি পি এফ দললৈ অভিনন্দন জনাইছোঁ।
আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা
হবলৈ গৈ আছে।
পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
ৰাজ্যৰ যাতায়াত ব্যৱস্থাক নতুন মাত্ৰা দি আজি গুৱাহাটীত দুখন উৰণ সেতু উদ্বোধন কৰা হয়। 47 কোটি টকা ব্যয় সাপেক্ষে আজি পানবজাৰৰ 60 বছৰ পুৰণি উৰণ সেতুৰ ঠাইত 290 মিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰা হয়। এই উৰণ সেতুৱে পানবজাৰ অঞ্চলত যানজঁটৰ সমস্যা হ্ৰাস কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতু উদ্বোধন কৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিছপুৰৰ বিধায়ক অতুল বৰা উপস্থিত থাকে। গুৱাহাটীৰ পানীখাইটিৰ নাৰেংগী ভকতগাঁও সংযোগী পথত 547 মিটাৰ দৈৰ্ঘ্যৰ 2-লেনযুক্ত সেতুখনো আজি উদ্বোধন কৰা হয়। 69 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখন জয়ন্ত হাজৰিকা উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছে। এই উৰণ সেতুৱে গুৱাহাটীৰ সৈতে চন্দ্ৰপুৰ আৰু মৰিগাঁওকে ধৰি কাষৰীয়া অঞ্চলৰ যাতায়াত সুচল কৰাৰ লগতে পানীখাইতে ৰেলৱে গেটত দীঘলীয়া অপেক্ষা কৰা জনসাধাৰণক সকাহ দিব। ইয়াৰ ফলত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মায়ঙৰ দৰে পৰ্যটনস্থলীলৈ যোগাযোগ সুচল হ'ব। শাৰদীয় দুৰ্গা পূজাৰ কাইলৈ ষষ্ঠী। বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে কাইলৈ এই বছৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দুৰ্গা পূজাৰ দুৰ্গাৰ হস্তিত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যখনত শাৰদীয় পূৰ্বৰ সেই উৎসাহ নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাচন্ন হৈ থকাৰ বাবে বজাৰতো ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই। জনসাধাৰণে পৰম্পৰাগত ৰীতি নীতিৰে দুৰ্গতিনাখিনি দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা যথোবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া বাৰ্তাত দেৱীৰ আশীৰ্বাদত জনসাধাৰণৰ শক্তি, সামৰ্থ আৰু সাহস বৃদ্ধিৰ বাবে সেৱা জনায়। ইপিনে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাখিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। চি চি টিভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে 5 শতাধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলচৰৰ বিল্লেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্ৰসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ 7,817খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনৰ বাবে 10,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিফু আৱৰ্ত ভৱনত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে দুৰ্গা পূজা নিয়াৰিকৈ সম্পন্ন কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। ৰাইজৰ যাতায়াতৰ সুচল হোৱাকৈ ঘাইপথসমূহেৰে প্ৰৱেশ বন্ধ কৰা হ'ব বুলি আৰক্ষীয়ে বৈঠকত জানিবলৈ দিয়ে। জিলাখনত আজি দুৰ্গা পূজা সমিতিসমূহক চৰকাৰৰ আৰ্থিক অনুদানো বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি পূজা সমিতিসমূহক চৰকাৰে আগবঢ়োৱা ধনৰাশি চাবুৱাৰ বিধায়ক ফুনাকণ বৰুৱাই বিতৰণ কৰে। যোৰহাট জিলাৰ তিয়কসম জিলাৰ অন্তৰ্গত দুৰ্গা পূজা সমিতিসমূহক ৰাজ্য চৰকাৰে আগবঢ়োৱা অনুদানসমূহৰ চেকসমূহ আজি বিতৰণ কৰা হয়। শ্ৰীভূমি জিলাতো আজি চৰকাৰে দিয়া অনুদান পূজা সমিতিসমূহক প্ৰদান কৰা হয়। হোজাই জিলাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতো জনসাধাৰণে শাৰদীয় পূজা পৰম্পৰাগতভাৱে পালন কৰিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মৃৎশিল্পীসকলে দেৱী প্ৰতিমাক অন্তিম পৰশ দি পূজাৰ বাবে সাজু কৰি তুলিছে। আজি সন্ধিয়াই প্ৰতিমাসমূহ বিভিন্ন স্থানলৈ লৈ যোৱা হ'ব বুলি শিল্পীসকলে প্ৰকাশ কৰিছে। ৰাজ্যত খালী হৈ থকা ভালেসংখ্যক শিক্ষক, স্বাস্থ্য বিভাগৰ কাৰিকৰী, অকাৰিকৰী পদকে ধৰি বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অহা অক্টোবৰ মাহৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি 9 অক্টোবৰৰ ভিতৰত চৰকাৰী পদসমূহত নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিল যদিও ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত কিছু পিছুৱাই দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল 10 অক্টোবৰত, চতুৰ্থ বৰ্গৰ ফলাফল 15 অক্টোবৰত ঘোষণা কৰা হ'ব। স্বাস্থ্য বিভাগৰ কাৰিকৰী, অকাৰিকৰী পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল 12 অক্টোবৰৰ পূৰ্বে ঘোষণা কৰাৰ লগতে প্ৰাথমিক বিদ্যালয় শিক্ষক পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল 15-20 অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ অনুষ্ঠিত পৰীক্ষাৰ ফলাফল 15 অক্টোবৰত ঘোষণা কৰা হ'ব। অগ্নি নিৰ্বাপক সংস্থাৰ বিভিন্ন পদৰ অনুষ্ঠিত পৰীক্ষাৰ ফলাফল অক্টোবৰ মাহৰ ভিতৰতে দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আনহাতে অহা 7 অক্টোবৰত ৰাজ্যৰ 30 লাখ পৰিয়ালৰ বাবে অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰা হ'ব বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে 3 লাখ ছাত্ৰীক নিযুত মান্য আঁচনিৰ প্ৰথম কিস্তিৰ ধন 10-15 অক্টোবৰত দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে। কাছাৰ জিলাৰ অতিৰিক্ত ছেচন ন্যায়াধীশৰ আদালতে আজি জিলাখনৰ এজন যুৱকক নাবালিকা ধৰ্ষণৰ অপৰাধত 25 বছৰ কাৰাদণ্ড বিহে। উদাৰবন্দৰ ৰাজদীপ দাস নামৰ এই অপৰাধীজনক 50,000 টকাৰ জৰিমনাও বিহা হৈছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে যোৱা বছৰ 11 অক্টোবৰত এই লোকজনে 16 বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাৰ লগতে পক্সো আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ শুনানি গ্ৰহণ কৰি জিলাখনৰ অতিৰিক্ত ছেচন ন্যায়াধীশ নাৰায়ণ কৰি আদালতে লোকজনক শাস্তিৰ ৰায় দিয়ে। এতিয়া পৰৱৰ্তী বাতৰিখনক অৰুণিমা গোস্বামীৰ পৰা।
এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে এটা ক্ষেত্ৰভিত্তিক বিশ্লেষণ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ঔষধ আৰু ঔষধজাতীয় সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী, দুচকীয়া বাহন আৰু গাড়ীৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন সম্পৰ্কত সংশ্লিষ্ট বিক্ৰেতা আৰু সংশ্লিষ্ট বিক্ৰেতা সংস্থাসমূহৰ বক্তব্য শুনিবলৈ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। জুবিন গাৰ্গৰ মৃত্যু ঘটনা সন্দৰ্ভত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মালৈ লুক আউট নটিছ জাৰি, নিহিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক CID জেৰা। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি BSNLৰ স্বদেশী 4G নেটৱৰ্ক মুকলি। গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ। গুৱাহাটীৰ পাণবজাৰ উড়ন সেতু আৰু পানীখাইটি উড়ন সেতু আজি আনুষ্ঠানিকভাৱে উদ্বোধন। আৰু শাৰদীয় দুৰ্গা পূজাৰ কাইলৈ ষষ্ঠী, পূজাৰ বেদীত দেৱীৰ মৃন্ময় মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।